দ্বিতীয় ৰজাৱলী তেৰ অধ্যায়। ইজৰাইলৰ ৰজা যিহোৱাহজ। যিহুদাৰ ৰজা অহজিয়াৰ পুত্ৰ যোৱাছৰ ৰাজত্বৰ 23 বছৰৰ সময়ত জেহুৰ পুত্ৰ যিহোৱাহজ চমৰীয়াত ইজৰাইলৰ ৰজা হ'ল। তেওঁ 17 বছৰ ৰাজত্ব কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকেই কৰিছিল। আৰু নবাতৰ পুতেক জাৰবিয়ামে ইজৰাইলৰ দ্বাৰাই যি সকলো পাপ কাৰ্য কৰাইছিল তেওঁ তাকেই কৰিছিল। তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল। সেয়ে ইজৰাইলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল। আৰু তেওঁ অৰামৰ ৰজা হজায়েল আৰু তেওঁৰ পুত্ৰ বিনহদৰ হাতত বাৰে বাৰে তেওঁলোকক উধাই দিছিল। পাছত যিহোৱাহজে যিহোৱাৰ ওচৰত মিনতি কৰিলে আৰু যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে, কাৰণ অৰামৰ ৰজাই ইজৰাইলৰ ওপৰত যি উপদ্ৰৱ কৰিছিল তাক যিহোৱাই চাই আছিল। তেতিয়া যিহোৱাই ইজৰাইলক এজন উদ্ধাৰকৰ্তা দিলে। তাতে ইজৰাইলীয়াসকল অৰামীয়াসকলৰ হাতৰ পৰা মুক্ত হ'ল আৰু তেওঁলোকে পূবৰ দৰে নিজ নিজ গৃহত শান্তিৰে বাস কৰিবলৈ ধৰিলে। তথাপিও জাৰবিয়ামে যিবোৰ পাপৰ দ্বাৰাই ইজৰাইলক পাপ কৰাইছিল তেওঁলোকে সেই সকলো পাপ কাৰ্য কৰিয়েই থাকিল। আচেৰা মূৰ্তিবোৰ তেতিয়াও চমৰীয়াতে আছিল। 50 জন অশ্বাৰোহী, 10খন ৰথ আৰু 10,000 পদাতিক সৈন্যৰ বাহিৰে যিহোৱাহজৰ আন কোনো সৈন্য নাথাকিল, কাৰণ অৰামৰ ৰজাই বাকী সকলোকে বিনষ্ট কৰিলে। তেওঁলোকক মৰণামৰা খলাৰ ধূলিৰ দৰে কৰিলে। যিহোৱাহজৰ অন্যান্য সকলো কৰ্ম আৰু পৰাক্ৰমৰ বৃত্তান্ত ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত জানো লিখা নাই। পাছত যিহোৱাহজ তেওঁ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ'ল আৰু লোকসকলে তেওঁক চমৰীয়াত মৈদাম দিলে। তেওঁ পুত্ৰ যোৱাচ তেওঁৰ পদত ৰজা হ'ল। ইজৰাইলৰ ৰজা যিহোৱাচ। যিহুদাৰ ৰজা যোৱাচৰ ৰজাৰ ৰাজত্বৰ 37 বছৰৰ সময়ত যিহোৱাহজৰ পুত্ৰ যিহোৱাচ চমৰীয়াত ইজৰাইলৰ ৰজা হ'ল। তেওঁ 16 বছৰ ৰাজত্ব কৰিছিল। তেওঁ যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল। আৰু নবাতৰ পুতেক জাৰবিয়ামে ইজৰাইলৰ দ্বাৰাই যি সকলো পাপ কাৰ্য কৰাইছিল তেওঁ তাকেই কৰিছিল। তাৰ পৰা তেওঁ আঁতৰি অহা নাছিল। যোৱাচৰ অন্যান্য সকলো কৰ্ম আৰু যি পৰাক্ৰমেৰে তেওঁ যিহুদাৰ ৰজা অমৰ্চিয়াৰ সৈতে যুদ্ধ কৰিছিল সেই সকলো বৃত্তান্ত ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত জানো লিখা নাই। পাছত যোৱাচ তেওঁ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ'ল আৰু জাৰবিয়াম তেওঁৰ সিংহাসনত বহিল। যোৱাচক ইজৰাইলৰ ৰজাসকলৰ লগত চমৰীয়াত মৈদাম দিয়া হ'ল। ইলিছাৰ মৃত্যু। পাছত ইলিছা অসুস্থ হৈ পৰিল আৰু সেই অসুখতেই তেওঁৰ মৃত্যু হৈছিল। ইজৰাইলৰ ৰজা যিহোৱাচ তেওঁৰ ওচৰলৈ গৈ কান্দি কান্দি ক'লে, হে মোৰ পিতৃ, হে মোৰ পিতৃ, ইজৰাইলৰ ৰথ আৰু অশ্বাৰোহীসকলে আপোনাক লৈ যাব। তেতিয়া ইলিছাই তেওঁক ক'লে, আপুনি মোৰ বাবে এখন ধনু আৰু কিছুমান কাঁড় লৈ আহক। ৰজাই তেতিয়া এখন ধনু আৰু কিছুমান কাঁড় আনিলে। তাৰ পাছত ইলিছাই ইজৰাইলৰ ৰজাক ক'লে, আপোনাৰ হাত ধনুত ৰাখক। তেতিয়া ৰজাই ধনুখনৰ ওপৰত হাত ৰাখিলে। ইলিছাই নিজৰ হাত ৰজাৰ হাতৰ ওপৰত থলে। ইলিছাই ক'লে, পূবফালৰ খিৰিকীখন খুলি দিয়ক। তাতে ৰজাই তাক খুলি দিলে। তাৰ পাছত ইলিছাই ক'লে, কাঁড় মাৰি দিয়ক। ৰজাই সেইদৰে কাঁড় মাৰি দিলে। তেতিয়া ইলিছাই ক'লে, এইয়া যিহোৱাৰ জয়লাভৰ কাঁড়, অৰামৰ ওপৰত জয়লাভৰ কাঁড়। আপুনি অফেকাত অৰামীয়াসকলক সমূলে ধ্বংস নকৰালৈকে আক্ৰমণ কৰিব। তেওঁ পুনৰ ক'লে, আপুনি কাঁড়বোৰ লওক। ৰজাই সেইবোৰ লোৱাৰ পাছত ইলিছাই ইজৰাইলৰ ৰজাক ক'লে, সেইবোৰেৰে মাটিত আঘাত কৰক। তাতে ৰজাই মাটিত 3 বাৰ আঘাত কৰিলে। তেতিয়া ঈশ্বৰৰ লোকে তেওঁৰ ওপৰত ক্ৰোধ হৈ ক'লে, 5-6 বাৰ মাটিত আঘাত কৰা আপোনাৰ উচিত আছিল। এইয়ে হোৱা হলে আপুনি অৰামিয়াসকলক সমূলে ধ্বংস নোহোৱালৈকে আক্ৰমণ কৰি থাকিব পাৰিলেহেঁতেন। কিন্তু এতিয়া আপুনি কেৱল তিনিবাৰ তেওঁলোকক আক্ৰমণ কৰিব পাৰিব। পাছত ইলিছাৰ মৃত্যু হ'ল আৰু তেওঁক মৈদাম দিয়া হ'ল। বছৰৰ আৰম্ভণিতে মোৱাবিয়া দলবোৰ ইজৰাইল দেশত সোমাল। এবাৰ ইজৰাইলীয়াসকলে যেতিয়া এজন মানুহক মৈদাম দি আছিল, তেতিয়া হঠাৎ এদল মোৱাবিয়া মানুহ দেখি তেওঁৰ হৰটো ইলিছাৰ মৈদামৰ ভিতৰত সুমুৱাই দিলে। তাতে সেই হৰে ইলিছাৰ অস্থি স্পৰ্শ কৰা মাত্ৰে জি উঠি নিজৰ ভৰিত ভৰ দি থিয় হ'ল। যিহুৱাহজৰ গোটেই ৰাজত্বকালত অৰামৰ ৰজা হজায়েলে ইজৰাইলক উপদ্ৰৱ কৰিছিল, কিন্তু যিহুৱাই অব্ৰাহাম, ইছহাক আৰু জাকুবে সৈতে কৰা নিয়মৰ কাৰণে তেওঁ ইজৰাইলৰ ওপৰত অনুগ্ৰহ আৰু দয়া কৰিলে, তেওঁলোকলৈ মনোযোগ দিলে, সেয়ে যিহুৱাই তেওঁলোকক বিনষ্ট কৰা নাছিল আৰু এতিয়াও তেওঁলোকক নিজৰ উপস্থিতিৰ পৰা দূৰ কৰা নাই। অৰামৰ ৰজা হজায়েল মৃত্যু হ'ল আৰু তেওঁ পুত্ৰ বিনহদ তেওঁৰ পদত ৰজা হ'ল। যিহুৱাহজৰ পুত্ৰ যোৱাছে সেই সকলো নগৰবোৰ পুনৰাই অধিকাৰ কৰিলে, যিবোৰ নগৰ হজায়েলৰ পুত্ৰ বিনহদে তেওঁ পিতৃ যিহুৱাহজৰ পৰা যুদ্ধত জয় কৰি লৈছিল। যিহুৱাছে তিনিবাৰ বিনহদক আক্ৰমণ কৰি ইজৰাইলৰ সেই নগৰবোৰ পুনৰাই উদ্ধাৰ কৰিলে।